এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই বৰ্ষাপ্ৰিয়া দত্ত। ভোগালী বিহুলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ঘৰে ঘৰে পিঠা পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে বজাৰসমূহো ভোগালীৰ সম্ভাৰেৰে উপচি পৰিছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ বজাৰসমূহলৈ থলুৱা মাছৰ যোগান ধৰাৰ বাবে মীনমহল আৰু মীন উৎপাদকসকল সাজু হৈছে। বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। ইপিনে চৰকাৰী বন্ধৰ তালিকাত উৰুকাৰ দিনটো সীমিত বন্ধৰ দিন হিচাপে আছে যদিও কাৰ্যালয় বা বিদ্যালয় খোলা থকাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাই সকলোৰে সুবিধা হোৱাকৈ উৰুকাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ বাবে আহ্বান জনাইছে। ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। ভোগালীৰ বতৰত মাজুলীৰ ভকত চাপৰি কৃষকসকলে বিহুৰ প্ৰস্তুতিৰ লগতে বিভিন্ন খেতি চপোৱাৰ কামত ব্যস্ত হৈ পৰিছে। অঞ্চলটোৰ 16খন গাঁৱৰ লোকে বিগত বৰ্ষত প্ৰায় 1500 বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি উৎকৃষ্টমানৰ গুড় উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। কৃষকসকলে বিহুৰ বতৰত এই গুড় ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰাৰ বাতৰি আমালৈ আহিছে। উমৰাংছুৰ 3 কিলো কয়লাখনিৰ পৰা আজি পুৱা আৰু এটা মৃতদেহ উদ্ধাৰ কৰা হয়। আমাৰ হাফলঙৰ সংবাদদাতা মনচুন সিঙে জনোৱা মতে এই মৃতদেহটো উমৰাংছুৰ সমীপৰ কালামাটিৰ লাইজান মগৰ নামৰ এজন 26 বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হৈছে। ইয়াকে ধৰি এতিয়ালৈকে খনিটোৰ পৰা 2টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নৌসেনা, NDRF, SDRF, ONGC আৰু জিলা প্ৰশাসনে আজি ষষ্ঠ দিনাও উদ্ধাৰ অভিযান পূৰ্ণোদ্যমে চলাই আছে। ইতিমধ্যে এই ঘটনা সংক্ৰান্তত 2জন লোকক আৰক্ষীয়ে আটক কৰিছে। উদ্যমিতাৰ জৰিয়তে ধেমাজি জিলাৰ উন্নয়ন সাধনৰ প্ৰয়াস হিচাপে জিলাখনৰ কছাৰী মৈদানত কালিৰে পৰা 4দিনীয়াকৈ আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। অনুষ্ঠানৰ প্ৰথম দিনা কালি প্ৰগতিশীল কৃষকৰ সৈতে বাৰ্তালাপ শীৰ্ষক আলোচনা সত্ৰত মৌ পালনেৰে আত্মনিয়োগৰ সম্ভাৱনা, বহনক্ষম গ্ৰাম্য উন্নয়নৰ বাবে কৃষি প্ৰযুক্তিৰ প্ৰয়োগ আদি বিষয়ত কেইবাগৰাকী সমল ব্যক্তিয়ে বক্তব্য আগবঢ়োৱাৰ লগতে কৃষকসকলৰ সৈতে এই সন্দৰ্ভত মত বিনিময় কৰে। আজি ধেমাজি জিলাৰ মীনখণ্ডৰ বহনক্ষম উৎপাদনেৰে কৃষকৰ আয় বৃদ্ধি বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। ওদালগুৰি জিলাৰ ডিমাকুচিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ 64সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্ৰয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বৰ্ধনা আৰু শিল্পী সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত 10খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, ডিমাছা সাহিত্য সভাৰ সভাপতি ৰমেশ থাউছেন, গাৰো সাহিত্য সভাৰ প্ৰধান সম্পাদক জনকিৰি চাংমা আৰু মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদক সোমেশ্বৰ পক্তাককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। 12 জানুৱাৰীৰ অন্তিম দিনাৰ কাৰ্যসূচীত 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীৰ সঞ্চালনাত হ'বলগীয়া মুকলি অধিৱেশনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্ৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ ল'ব। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়াৰ ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে আজি ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ চি চিয়ং জে আৰু কিম ৱন হুৰ যুটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:40 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কালি কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোৱে মালয়েছিয়াৰ ইউ চিন ৱং আৰু AETOৰ যুটীক 26-24 আৰু 21-15 পোনপটীয়া গেমত পৰাস্ত কৰে। তিনিচুকীয়া জিলাৰ ফিলবাৰী গৌৰীপুৰী নিবাসী মুক্তিযোদ্ধা সত্যলতা গগৈৰ আজি পুৱা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 104 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40